প্রকাশিত বাক্য অধ্যায় দহ। পাছে মেঘক পিন্ধা আন এজন বলবান দূতক মই স্বৰ্গৰ পৰা নমা দেখি তেওঁৰ মূৰত মেঘ ধনু আছে, তেওঁৰ মুখ সূৰ্যৰ নিচিনা আৰু তেওঁৰ ভৰি অগ্নিস্তম্ভৰ নিচিনা। তেওঁৰ হাতত এটা সৰু মেলা মুদিৰ ডোৰা আছে আৰু তেওঁ সোঁ ভৰি সমুদ্ৰত, বাওঁ ভৰি থলত দিলে আৰু সিংহে গৰ্জাৰ দৰে বৰ মাতে ৰিঙিয়ালে। তেওঁ ৰিঙিয়ালত মেঘ গৰ্জন সাতোটাই মাত লগালে। সেই সাতোটা মেঘ গৰ্জনে মাত লগালত মই লিখিবলৈ উদ্যত হ'লো। এনেতে মই আকাশী বাণী শুনি মেঘ গৰ্জন সাতোটাই যি যি ক'লে,
সেইবোৰ চাপ মাৰি ৰাখিবা, নিলিখিবা।
পাছে সমুদ্ৰ আৰু থলৰ ওপৰত থিয় হোৱা যি দূত দেখিলো, তেওঁ আকাশলৈ নিজৰ সোঁ হাত দাঙি আকাশ মণ্ডল আৰু তাত যি যি আছে, পৃথিৱী আৰু তাত যি যি আছে, সাগৰ তাতো যি যি আছে, সেই সকলোবোৰ সৃষ্টিকৰ্তা সদা সৰ্বদাই জীয়াই থকা যিজনা তেওঁৰ নাম লৈ শপত খালে যে,
অলম আৰু নহব, কিন্তু সপ্তম দূতে যি সময়ত তুলি বজাবলৈ উদ্যত হব সেই ধ্বনিৰ সময়ত ঈশ্বৰৰ নিগুঢ় তত্ত্ব তেওঁৰ দাস যি ভাৱবাদীসকল তেওঁবিলাকক দিয়া সুসংবাদ অনুসাৰে সিদ্ধ হব।
তেতিয়া মই শুনা সেই আকাশীবাণীয়ে মোৰে সৈতে আকৌ কথা হৈ কলে,
সমুদ্ৰ আৰু থলৰ ওপৰত থিয় হৈ থকা সেই দূতৰ হাতত যি মেলা পুথিৰ নোৰা আছে, তুমি গৈ তাক লোৱা।
তাতে মই সেই দূতৰ ওচৰলৈ গৈ তেওঁক কলো, সৰু পুথিৰ নোৰাটো মোক দিয়া। তেতিয়া তেওঁ মোক কলে,
লোৱা, ইয়াক খাই পেলোৱা, ই তোমাৰ পেটত তিতা হব কিন্তু মুখত মোৰ দৰে সোৱাদ লাগিব।
তেতিয়া মই দূতৰ হাতৰ পৰা সেই সৰু পুথিৰ নোৰাটো লৈ তাক খালো। সেয়ে মোৰ মুখত মোৰ নিচিনা সোৱাদ লাগিছিল, কিন্তু তাক খালত মোৰ পেট তিতা হল। পাছে মোক কোৱা হল,
তুমি অনেক লোকৰ, অনেক জাতিৰ, অনেক ভাষাৰ লোকৰ আৰু অনেক ৰজাৰ বিষয়ে আকৌ ভাবুকি প্ৰচাৰ কৰিব লাগিব।